এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত। অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ দলৰ আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ। তিনিচুকীয়াৰ জাগুনত আৰক্ষীৰ কমাণ্ডো শিবিৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ আৰু জল সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে বিশ্বজুৰি আজি জল দিৱস পালন। এতিয়া শুনক বিতং বাতৰি। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল আৰু প্ৰচাৰ অভিযানে গতি লাভ কৰিছে। কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিনা প্ৰাৰ্থীসকলে বিয়লি 3 বজা পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব। সেই অনুসৰি কাইলৈ অন্তিম দিনা সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল মনোনয়ন পত্ৰ দাখিলৰ বাবে সাজু হৈছে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে, বিজেপিৰ পৰা দিছপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা প্ৰদ্যুৎ বৰদলৈ, মধ্য গুৱাহাটীৰ প্ৰাৰ্থী বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা আৰু মিত্ৰ দল এজিপিৰ ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী ডঃ তপন দাসে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। ইপিনে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰ, নিউ গুৱাহাটীৰ প্ৰাৰ্থী শান্তনু বৰা, ডিমৰীয়াৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা, জালুকবাৰীৰ প্ৰাৰ্থী বিদিশা নেওগ তথা এজেপিৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী পংকী চৌধুৰীয়ে মনোনয়ন দাখিল কৰিব। নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টি নলবাৰী, টিহু আৰু বৰক্ষেত্ৰীৰ বাবে বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাখনত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে যাতায়াত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে। কাইলৈ বিজেপিৰ জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাই মনোনয়ন দাখিল কৰিব। তেওঁলোকে গৰ্ডন খেলপথাৰৰ পৰা শোভাযাত্ৰা কৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব। ইপিনে কংগ্ৰেছ দলৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং উপস্থিত থকাৰ কথা। ইপিনে মনোনয়ন দাখিলৰ অন্তিম দিনাৰ বাবে জিলা প্ৰশাসনসমূহেও তৎপৰতা অব্যাহত ৰাখিছে। যোৰহাট জিলাত কাইলৈ পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ কেইবাটাও পথত যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱাত যোৰহাট চহৰৰ গীতাৰ্থী তিনিআলিৰ পৰা বৰুৱা চাৰিআলিলৈ, ডি চি বি পথ আৰু মছজিদ পইণ্টৰ পৰা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ চাৰিআলিলৈকে প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ থাকিব। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। ইতিমধ্যে কোনো কোনো দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিজেপিয়ে পৰহিলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। দলটোৱে প্ৰায় 40 জন তাৰকা প্ৰচাৰকক লৈ প্ৰচাৰ অভিযান চলাব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী থাকিব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিয়ে।
কেন্দ্ৰীয় সমিতিয়ে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈকে আমাৰ 40 জনীয়া ষ্টাৰ কেম্পেইনাৰৰ যি সূচী, সেই সূচী প্ৰেৰণ কৰিছে আৰু তাৰ এপ্ৰুভেল হৈছে। তাৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী, মাননীয় ৰাষ্ট্ৰীয় সভাপতি, মাননীয় আমাৰ ৰাজনাথ সিং ডাঙৰীয়া, নীতিন গাডকাৰী ডাঙৰীয়া, আমাৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, তাৰপিছত আমাৰ কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, ঠিক তেনেকৈ আমাৰ কিৰেণ ৰিজিজু ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমি মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীকো আমি বিচাৰিছোঁ, উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়াকো বিচাৰিছোঁ, ওড়িশাৰ মুখ্যমন্ত্ৰী মাঝি ডাঙৰীয়াকো বিচাৰিছোঁ। গতিকে এনেকুৱা ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী সহিত কেন্দ্ৰীয় মন্ত্ৰী আমাৰ স্মৃতি ইৰাণী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কেইবাজনো ৰাষ্ট্ৰীয় নেতাক আমি বিচাৰিছোঁ আৰু 40 জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা আমি ইতিমধ্যে প্ৰেৰণ কৰিছিলোঁ আৰু সেই তালিকাত ইতিমধ্যে অনুমোদন জনাইছে মুখ্য নিৰ্বাচনী আয়ুক্ত।
নলবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই আজি বৰপেটা বিধানসভা সমষ্টিৰ বিজেপি আৰু অসম গণ পৰিষদৰ নেতা কৰ্মীসকলৰ এখন যৌথ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই সভাৰ জৰিয়তে দুয়োটা দলৰ কৰ্মকৰ্তাসকলক ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হবলৈ আহ্বান জনোৱা হয়। বাক্সাৰ মুছলপুৰৰ জিলা বিজেপি কাৰ্যালয়ত আজি NDA সমৰ্থিত প্ৰাৰ্থীক লৈ বিজেপি আৰু BPFৰ এখন যুটীয়া সংবাদমেল অনুষ্ঠিত হয়। বাক্সা জিলাৰ হালবাৰীত আজি UPPLৰ প্ৰাৰ্থী জোশ্ৰাং ব্ৰহ্মই প্ৰচাৰ অভিযান চলায়। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰীক্ষণকাৰী দল আৰু ফ্লাইং স্কোৱাডে ৰাজ্যৰ বিভিন্ন ঠাইত তালাচী চলাই বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। নগাঁও জিলা প্ৰশাসনে চলোৱা অভিযানত বুজন পৰিমাণৰ সুৰা আৰু সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয়। ভিন ভিন দলৰ দ্বাৰা চলোৱা অভিযানত বৰহমপুৰ, ঢিং, নগাঁও, বটদ্ৰবা আৰু ৰূপহীহাটৰ পৰা ভালেমান নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰা হয়। নগাঁও জিলাৰ আয়ুক্তই প্ৰকাশ কৰা মতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে বলবৎ কৰা হৈছে। নিৰীক্ষণকাৰী দল আৰু ফ্লায়িং স্কোৱাডে 24 ঘণ্টাই তালাচী চলাই আছে। বিশ্বনাথ আৰক্ষীয়ে যোৱা নিশা বিহালীৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই 1 লাখৰো অধিক নগদ ধন জব্দ কৰে। তেজপুৰৰ পৰা গহপুৰ অভিমুখী এখন বাহনৰ পৰা ধনখিনি জব্দ কৰা হয়। ধনৰ উৎস সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কামৰূপত জিলা আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ ব্যৱস্থা হাতত লৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষী জোৱানে দিনে নিশাই তালাচী চলাইছে। জিলাখনত 9টা অৰ্ধসামৰিক বাহিনীয়ে একেলগ হৈ আৰক্ষীৰ লগত নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিছে। কোকৰাঝাৰত আজি ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে দৈমালু আৰু চিখিৰি নামৰ 2টা শুভংকৰ মুকলি কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ দলে আজি সমাগত নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি শ্বেৰমান আলী আহমেদক বৰপেটাৰ মন্দিয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ লগতে ৰজী আহমেদক কামৰূপ জিলাৰ হাজো শুৱালকুছি অনুসূচিত জাতি সমষ্টি আৰু মধ্য গুৱাহাটীত অভিজিৎ মজুমদাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। ইনোছ কুমাৰ কন্দপনক ডিব্ৰুগড়ৰ চাবুৱাল আহোৱাল সমষ্টিৰ পৰা, পৰেশ বৰাক মৰিয়নীৰ পৰা, পৰিমল ৰঞ্জন ৰায়ক উত্তৰ কৰিমগঞ্জৰ পৰা আৰু আজিজ আহমেদ খানক দক্ষিণ কৰিমগঞ্জৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তিনিচুকীয়া জিলাৰ জাগুনত কালি পুৱতি নিশা আৰক্ষীৰ কমাণ্ড শিবিৰলৈ লক্ষ্য কৰি দুষ্কৃতিকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰি আৰু গুলীৰে কৰা আক্ৰমণৰ ফলত কমেও 4জন জোৱান আহত হয়। আৰক্ষীয়ে আক্ৰমণৰ প্ৰত্যুত্তৰত গুলীচালনা কৰাৰ ফলত কিছু সময় ধৰি গুলীয়াগুলী চলে। আক্ৰমণত আহত জোৱান এজনৰ শৰীৰৰ বহু অংশ অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা গৈছে। জোৱানকেইজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি জোৱানকেইজনৰ অৱস্থা সুস্থিৰ বুলি প্ৰকাশ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীন এই আক্ৰমণৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে
কয়। काफी निंदनीय है। आर्मी और पुलिस मिलके काउंटर इंसर्जेंसी ऑपरेशन लॉन्च किया है। मेरा लगता है कि जो लोगों ने भी ये काम किया है वो पकड़ में आ ही जाए। अल्फा क्या बोला है नहीं बोला है उनका पीछे में क्यों पड़ो।
আজি বিশ্ব জল দিৱস। জল সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। অনিয়ন্ত্ৰিত নগৰীকৰণ, আন্তঃগাঁথনি নিৰ্মাণ, খননকে ধৰি বিভিন্ন কাৰণত ভূগৰ্ভৰ পানীৰ পৰিমাণ হ্ৰাস পাই আহিছে। পৃথিৱীক বসবাসৰ উপযোগী কৰি ৰখাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি ৰাখিবলৈ এই দিৱসৰ অংশ হিচাপে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বোকাখাটৰ বেলগুৰিত আয়োজিত মিচিং জনগোষ্ঠীৰ নৱম পহৰাগ উৎসৱ উপলক্ষে অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰত অঞ্চলটোত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। উৎসৱৰ সৈতে সংগতি ৰাখি পূজা অৰ্চনা, বিভিন্ন খেল ধেমালি, খাদ্যমেলা, মুকলি সভাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
ধুবাহাটী বেলগুৰি গাঁৱৰ ইতিহাস আছে। আজি সোণালী জয়ন্তী বৰ্ষ গাঁও প্ৰতিষ্ঠা হোৱাৰ নৱম সংখ্যক পৰাগ উৎসৱ হৈছে। উখল মাখৰে আমি ৰজন জনাই আছে গুমৰাগ চহৰ মানত। ফাগুনৰ যেনেকৈ কলাকৰ সকলো মানে মতলীয়া লিগাং অৰ্থাৎ আজি নৰাচিগা বিহু পাতিছো আমি। খুব এটা আনন্দময় পৰিছে আমাৰ ধুবাহাটী বেলগুৰি গাঁও উৎসৱমুখৰ পৰিৱেশ এটা। আৰু বহি কোৱা গাঁও হিচাপে আহিছে নিগম বৰুৱা, ডেকা গাভৰু পৰা সকলো আহিছে। কিন্তু আমি খুব আনন্দিত আৰু আপোনালোকৰ আহি আমাক মানে এনেকে শুভেচ্ছা জনাবলৈ অহা
উল্লেখযোগ্য যে এই উৎসৱত জনগোষ্ঠীটোৰ বিবাহ পাশত আবদ্ধ হোৱা জীয়ৰীসকল নিজ ঘৰলৈ ঘূৰি আহি এই উৎসৱৰ আনন্দত ভাগ লয়। 4দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই উৎসৱৰ কাইলৈ সামৰণি পৰিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত। অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ দলৰ আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ। তিনিচুকীয়াৰ জাগুনত আৰক্ষীৰ কমাণ্ড শিবিৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ আৰু জল সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশ্বজুৰি আজি জল দিৱস পালন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।